এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ আৰম্ভ, দেশৰ অৰ্থনৈতিক বিকাশত উত্তৰ পূবৰ শক্তিশালী ভূমিকা পালনৰ সামৰ্থ্য আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত সৌজন্যমূলক সাক্ষাৎ, এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণ সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰে আলোচনা, পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পাঁচগৰাকী ব্যক্তিলৈ 2024 বৰ্ষৰ পৰিৱেশ মিত্ৰ সন্মান, ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত মাজুলীৰ জেংৰাই পঞ্চায়তলৈ শ্ৰেষ্ঠত্বৰ সন্মান, নগাঁৱৰ বেবেজীয়া ডিমো বাংঠাই পঞ্চায়তৰ দ্বিতীয় স্থান লাভ আৰু এডেলেডত অনুষ্ঠিত দ্বিতীয় টেষ্টৰ প্ৰথম দিনা ভাৰতৰ প্ৰথম ইনিংছৰ 180 ৰাণৰ প্ৰত্যুত্তৰত দিনান্তত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত 1 উইকেটৰ বিনিময়ত 86 ৰাণ সংগ্ৰহ। দেশৰ অৰ্থনৈতিক বিকাশত উত্তৰ পূবে শক্তিশালী ভূমিকা পালন কৰাৰ সামৰ্থ্য আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্টলক্ষ্মী মহোৎসৱত মন্তব্য কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি অষ্টলক্ষ্মী মহোৎসৱ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে উত্তৰ পূবৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে কাম কৰি যাব। অষ্টলক্ষ্মী মহোৎসৱৰ 3টা দিন দিল্লী উত্তৰ পূবময় হৈ থাকিব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে অষ্টলক্ষ্মী মহোৎসৱে উত্তৰ পূবৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰিব। উত্তৰ পূবক অষ্টলক্ষ্মী আখ্যা দি অঞ্চলটোৰ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে তেওঁ উল্লেখ কৰে। জৈৱিক কৃষিৰ বাবে উত্তৰ পূবৰ ভূমি উৰ্বৰা বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
আজ দিল্লী পূৰ্বোত্তৰময় হৈ গৈ আছে। পূৰ্বোত্তৰ কে বিবিধতা ভৰে ৰং আজ ৰাজধানী মে এক সুন্দৰ সা ইন্দ্ৰধনুষ বনা ৰহে হে। আজ হম ইয়াহাঁ পৰ পহলা अष्टलक्ष्मी महोत्सव मनाने के लिए इकट्ठा हुए हैं। आने वाले 3 दिन तक ये महोत्सव हमारे नॉर्थ ईस्ट का सामर्थ्य पूरे देश को दिखाएगा, पूरे विश्व को दिखाएगा। यहाँ व्यापार कारोबार से जुड़े समझौते होंगे, नॉर्थ ईस्ट के उत्पादों से दुनिया परिचित होगी, नॉर्थ ईस्ट का कल्चर वहां की कुजीन आकर्षण का केंद्र होगा। नॉर्थ ईस्ट के जो हमारे अचीवर्स हैं जिनमें से अनेक पद्म पुरस्कार विजेता यहां मौजूद हैं, इन सभी की प्रेरणा के रंग बिखरेंगे। ये पहला और अनोखा आयोजन है जब इतने बड़े स्तर पर नॉर्थ ईस्ट में निवेश के द्वार खुल रहे हैं। ये नॉर्थ ईस्ट के किसानों, कारीगरों, शिल्पकारों के साथ साथ दुनिया भर के निवेशकों के लिए भी एक बेहतरीन अवसर है।
উল্লেখযোগ্য যে আজিৰ উদ্বোধনী অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগতে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে। 3 দিন ধৰি চলিবলগীয়া এই মহোৎসৱত উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শন কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে এডভান্টেজ আছাম 2025ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী সীতাৰমণক আমন্ত্ৰণ জনায়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সৌজন্যমূলক সাক্ষাৎ কৰাৰ লগতে এডভান্টেজ আছামলৈ আনুষ্ঠানিক আমন্ত্ৰণ জনায়। তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ উন্নয়ন সন্দৰ্ভত গ্ৰহণ কৰা আঁচনিৰো পৰ্যালোচনা কৰে। ৰাজ্য চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগে পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা 5গৰাকী ব্যক্তিলৈ 2024 বৰ্ষৰ পৰিৱেশ মিত্ৰ সন্মান আগবঢ়াইছে। কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশ্ব প্ৰকৃতিনিধি ভাৰতৰ প্ৰতিষ্ঠাপক সদস্য সচিব ডঃ অনিল কুমাৰ গোস্বামীলৈ পৰিৱেশ সংৰক্ষণ আৰু ৰাজ্যত এই সম্পৰ্কীয় শিক্ষাৰ প্ৰসাৰৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক তথা বিশিষ্ট পৰিৱেশ বিজ্ঞানী ডঃ দুলাল চন্দ্ৰ গোস্বামীক নদী আৰু জলাশয় সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পৰিৱেশ মিত্ৰ সন্মান আগবঢ়োৱা হৈছে। একেদৰে ওদালগুৰিৰ পৰিৱেশবিদ তথা সংৰক্ষণ কৰ্মী জয়ন্ত কুমাৰ দাসলৈ বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে আৰু উত্তৰ পূৰ্বাঞ্চল খণ্ডৰ পাৰম্পৰিক ব্যৱস্থা তথা থলুৱা জ্ঞান পদ্ধতিৰে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়োৱা জয়ন্ত কুমাৰ শৰ্মালৈ এই বঁটা আগবঢ়োৱা হৈছে। তদুপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ আৰু পৰিৱেশ সাংবাদিকতাৰ সৈতে জড়িত বিশিষ্ট পৰিৱেশবিদ বোকাখাটৰ উত্তম শইকীয়ালৈ পৰিৱেশ মিত্ৰ সন্মান আগবঢ়োৱা হৈছে। জলসম্পদ মন্ত্রী পীযুষ হাজরিকায় আজি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত জলসম্পদ বিভাগৰ অধীনত ৰূপায়ণ কৰা বহুকেইটা কাৰ্যসূচী পৰিদৰ্শন কৰাৰ লগতে ব্ৰহ্মপুত্ৰ খহনীয়া প্ৰতিৰোধী কাম কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া জিলাৰ ফেলাই গাঁৱত ব্ৰহ্মপুত্ৰৰ সুতে চিঙিনিয়া মথাউৰিৰ পুনৰ নিৰ্মিত প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি চোৱা পৰিদৰ্শন কৰে। তেওঁ লগতে জিলাখনৰ বৰগুৰি তিনিআলিত নিৰ্মাণৰত জলসম্পদ বিভাগৰ তিনিচুকীয়া সংমণ্ডলৰ কাৰ্যালয়ৰ কাম পৰিদৰ্শন কৰি আন্তঃগাঁথনিৰ বুজ লয়। শ্ৰীহাজৰিকাই শদিয়াৰ চপাখোৱাত কুণ্ডিল নৈৰ সমীপত জলাশয় নিৰ্মাণৰ বাবে চিহ্নিত ক্ষেত্ৰও পৰিদৰ্শন কৰে। বিধায়ক বলিন চেতিয়া, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণকে ধৰি জলসম্পদ বিভাগৰ কেইবাগৰাকী মুখ্য অভিযন্তাই আজি মন্ত্ৰীগৰাকীক সংগ দিয়ে। ইয়াৰ আগতে মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলাত জলসম্পদ বিভাগৰ কাম কাজ পৰ্যালোচনা কৰে। শ্ৰীহাজৰিকাই পাছত সাংবাদিকক কয় যে জিলাখনত বান আৰু খহনীয়াৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে ইতিমধ্যে বহুখিনি কাম সম্পূৰ্ণ কৰা হৈছে আৰু জলাশয় সৃষ্টি কৰি পানী সংৰক্ষণ কৰিব পাৰি নেকি এই বিষয়েও চিন্তা চৰ্চা কৰা হৈছে।
ৰাজ্যৰ দুখন গাঁও পঞ্চায়তে অলপতে ঘোষণা কৰা ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ দুটা শিতানত শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰিছে। দীনদয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰৰ 9টা মূল বিষয়বস্তুৰে সমৃদ্ধ শিশু অনুকূল পঞ্চায়ত শিতানত মাজুলী জিলাৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জেংৰাই পঞ্চায়তে প্ৰথম স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰৰ অধীনৰ শ্ৰেষ্ঠ গাঁও পঞ্চায়ত শিতানত নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে। অহা 11 ডিচেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত হ'বলগীয়া এটা অনুষ্ঠানত কেন্দ্ৰীয় পঞ্চায়তী ৰাজ মন্ত্ৰীৰ উপস্থিতিত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই বঁটাসমূহ প্ৰদান কৰিব। অনুষ্ঠানত ৰাজ্যৰ পঞ্চায়ত বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগতে বঁটা লাভ কৰা দুয়োখন পঞ্চায়তৰ প্ৰতিনিধি উপস্থিত থাকিব। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই বঁটা লাভ কৰাৰ বাবে পঞ্চায়ত দুখনৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰীসকলক অভিনন্দন জনায়। মন্ত্ৰীগৰাকীয়ে এই বঁটাই ৰাজ্যৰ গ্ৰাম্যাঞ্চল তথা তৃণমূল পৰ্যায়ৰ বিকাশৰ ধাৰাক প্ৰতিফলিত কৰিছে বুলি মন্তব্য কৰে। গুৱাহাটীৰ কৰ ভৱনত আজি ছেমি কণ্ডাক্টৰ সন্মিলন অনুষ্ঠিত হয়। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে অনুষ্ঠিত এই সন্মিলনত দেশ বিদেশৰ ছেমি কণ্ডাক্টৰ নিৰ্মাণকাৰী সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই সন্মিলনত ৰাজ্যৰ ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত কৰিবলগীয়া বিভিন্ন ক্ষেত্ৰৰ কামৰ বিষয়ে পৰ্যালোচনা কৰা হয়। অনুষ্ঠানত উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বৰা, মুখ্য সচিব ৰবি কোটা আৰু টাটা গ্ৰুপৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ৰাজ্য চৰকাৰৰ বিষয়ববীয়াসকলে জাপান, মালয়েছিয়া, কোৰিয়া আদি দেশৰ 38টা ছেমি কণ্ডাক্টৰ নিৰ্মাণকাৰী সংস্থাসমূহৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰীবৰাই দেশ বিদেশৰ বিনিয়োগকাৰীসকলক অসমত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণৰ প্ৰস্তাৱৰ বিৰুদ্ধে আজি দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত গুৱাহাটীৰ বিজুলী ভৱনত কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমন্বয়ৰক্ষী সমিতিৰ যুটীয়াভাৱে দীপক কুমাৰ সাহা, প্ৰমোদ চন্দ্ৰ দাস আৰু অমিত কৰৰ লগতে বহুকেইজন নেতাই ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ চৰকাৰলৈ আহ্বান জনায়। গোলাঘাট শক্তি বিতৰণ কোম্পানীৰ সহকাৰী মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখতো আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাসকলে দুঘণ্টীয়া বিক্ষোভ কাৰ্যসূচীত অংশ লৈ ব্যক্তিগতকৰণৰ প্ৰস্তাৱৰ বিৰোধিতা কৰে। বঙাইগাঁও, বিলাচীপাৰা আৰু মঙলদৈকে ধৰি ৰাজ্যখনৰ আন ভালেমান অঞ্চলতো আজি বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী পালন কৰাৰ বাতৰি আমালৈ আহিছে। পৰহিলৈ হ'বলগীয়া উপৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত জিলা টাস্ক ফৰ্চৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত সভাপতিত্ব কৰি জিলা আয়ুক্ত সুমিত সত্তাৱনে তেওঁ সকলোকে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ নিৰ্দেশ দিয়ে। পলিঅ' প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত 5 বছৰ অনুৰ্ধৰ কোনো শিশু যাতে বাদ পৰি নাযায় তাৰ প্ৰতি সূক্ষ্ম দৃষ্টি ৰাখিবলৈ সংশ্লিষ্ট বিষয়া কৰ্মচাৰীসকলক আহ্বান জনায়। জিলা স্বাস্থ্য বিভাগে ইতিমধ্যে এই অভিযান সফল কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাত এইবাৰ 210,453 শিশুক পলিঅ' প্ৰতিষেধক সেৱন কৰোৱা হ'ব। ইয়াৰ বাবে স্বাস্থ্য বিভাগে জিলাখনত 971টা পলিঅ' বুথৰ ব্যৱস্থা কৰিছে। এই বুথত 3,560গৰাকী বুথকৰ্মী নিয়োগ কৰা হৈছে। আনহাতে বাদ পৰি যোৱা শিশুসকলক অহা 9 ডিচেম্বৰৰ পৰা 11 ডিচেম্বৰলৈ ঘৰে ঘৰে গৈ পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত অহা 13 ডিচেম্বৰৰ পৰা 3দিনীয়াকৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত আজি ন্যাসৰ সভাপতি ৰাণা প্ৰতাপ কলিতাই এই কথা প্ৰকাশ কৰে। এই সাহিত্য উৎসৱত আলোচনাচক্ৰ, লেখক সাহিত্যৰ অনুষ্ঠান, কৰ্মশালা, প্ৰদৰ্শনী, গ্ৰন্থ উন্মোচন, বহুভাষিক কবি সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। অনুষ্ঠানত অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক মালিনী গোস্বামী, স্তম্ভলেখক তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা জে চাই দীপককে ধৰি বহুকেইগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি ন্যাসৰ সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক পৰিস্মিতাৰ পৰা।
শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে চাহবাগিচা অঞ্চলৰ বিদ্যালয়ৰ সময়সূচী কিছু সাল সলনি কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি চাহবাগিচা অঞ্চলৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা 7:30 বজাৰ পৰিৱৰ্তে 8:30 বজাত আৰম্ভ হ'ব। একেদৰে ছুটীৰ সময় 12:15 বজাৰ পৰিৱৰ্তে 1:15 বজালৈ বৃদ্ধি কৰা হৈছে। একেদৰে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান 7:30 বজাৰ পৰিৱৰ্তে 8:30 বজাত আৰম্ভ হ'ব আৰু ছুটীৰ সময় পূৰ্বৰ 1 বজাৰ সলনি 2 বজাত হ'ব। ইতিমধ্যে ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকে সকলো জিলা শিক্ষা বিষয়ালৈ জাননী জাৰি কৰি শীঘ্ৰেই এই সময়সূচী কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। ৰাজ্যৰ বিভিন্ন স্থানত সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ 62 সংখ্যক দিৱস আজি উদযাপন কৰা হয়। গুৱাহাটীৰ নিকটৱৰ্তী পানীখাইটিৰ কেন্দ্ৰীয় গৃহৰক্ষী বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত গৃহৰক্ষী বাহিনী দিৱসত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে অংশগ্ৰহণ কৰে। দিৱস উপলক্ষে পেৰেড আৰু দুঃসাহসিক ক্ৰীড়াও প্ৰদৰ্শন কৰা হয়। তিনিচুকীয়া জিলাতো অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত গৃহৰক্ষী বাহিনী দিৱস উদযাপন কৰা হয়। দিৱস উপলক্ষে পুৱা চাফাই অভিযান আয়োজিত হোৱাৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিখ গুৰু তেগ বাহাদুৰৰ 368 সংখ্যক শ্বহীদী উপলক্ষে ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰু তেগ বাহাদুৰ চাহিবজী গুৰুদ্বাৰৰ পৰা আজি ধুবুৰী নগৰৰ মাজেৰে এটা নগৰ সংকীৰ্তন উলিওৱা হয়। সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে এখন পুষ্পসজ্জিত বাহনেৰে শিখসকলৰ পবিত্ৰ ধৰ্মগ্ৰন্থ গুৰুগ্ৰন্থ চাহিবলৈ উলিওৱা এই শোভাযাত্ৰা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাহাজাৰো শিখ লোকে অংশগ্ৰহণ কৰে। শ্বহীদী উপলক্ষে গুৰুদ্বাৰত আয়োজিত 3-দিনীয়া কাৰ্যসূচীৰ আজি 2য় দিনাও ধুবুৰী নগৰত উখল মাখল পৰিস্থিতিৰ সৃষ্টি হয় বুলি আমাৰ ধুবুৰীৰ সংবাদদাতাই জনাইছে। ওদালগুৰি জিলাত চৰকাৰী বিষয়াকে ধৰি বিভিন্ন লোকৰ পৰা ধন দাবী কৰা এটা অপৰাধী চক্ৰক যোৱা নিশা আৰক্ষীয়ে আটক কৰিবলৈ সমৰ্থ হৈছে। আজি টংলা আৰক্ষী থানাত আয়োজিত এখন সংবাদমেলত আৰক্ষী অধীক্ষক পুষ্কিন জৈনে এই কথা সদৰি কৰি কয় যে লিবাৰেশ্যন ফ্ৰণ্ট অৱ বড়োলেণ্ড নামৰ এটা স্বয়ম্ভূ সংগঠন বুলি পৰিচয় দিয়া ভেৰগাঁৱৰ মহকুমাধিপতি আৰু কেইবাগৰাকীও উচ্চপদস্থ বিষয়ালৈ ধন দাবী পত্ৰ প্ৰেৰণ কৰা দাওহাৰু বড়ো নামৰ অপৰাধী চক্ৰটোৰ মূল নায়কজনক আৰক্ষীয়ে কালি আটক কৰে। 44 বছৰীয়া দাওহাৰুৰ স্বীকাৰোক্তিৰ ভিত্তিত তেওঁৰ সহযোগী ওখৰাং বসুমতাৰী চাৰিদুৱাৰ থানাৰ গয়বাৰী গাঁৱৰ বুদ্ধদেৱ দৈমাৰীক আৰক্ষীয়ে আটক কৰে। আৰক্ষীৰ দলে ঘটনাৰ পম খেদি স্বয়ম্ভূ সংগঠনটোৰ বাবে ধন দাবী পত্ৰ ছপা কৰা টংলাৰ বুৰলুং বুথুৰ ছপাহালৰ স্বত্বাধিকাৰী গকুল বসুমতাৰীকো আটক কৰে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। এডেলেডত অনুষ্ঠিত 2য় ক্ৰিকেট টেষ্টৰ আজি প্ৰথম দিনা ভাৰতৰ প্ৰথম ইনিংছৰ 180 ৰাণৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই দিনান্তত 1 উইকেটৰ বিনিময়ত 86 ৰাণ সংগ্ৰহ কৰিছে। আজি ভাৰতৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয় যদিও মিচেল ষ্টাৰ্কৰ বিধ্বংসী বলিঙৰ সন্মুখত দ্ৰুতগতিত উইকেট হেৰুৱায়। ষ্টাৰ্কে 48 ৰাণত 6টা উইকেট দখল কৰে। পেট কামিংছ আৰু স্কট বোলাণ্ডে 2টাকৈ উইকেট দখল কৰে। ভাৰতৰ হৈ নীতিশ কুমাৰ ৰেড্ডীয়ে সৰ্বাধিক 42 আৰু কে এল ৰাহুলে 37 ৰাণৰ বৰঙণি আগবঢ়ায়। মঙলদৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক বাসৱ শৰ্মাৰ আজি পুৱা মঙলদৈৰ জিতেন্দ্ৰনগৰৰ নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত শৰ্মাৰ বয়স হৈছিল 85 বছৰ। চিপাঝাৰৰ ব্যাসপাৰা সেৱক হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক শৰ্মাই গোলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ধুবুৰী বালিকা হাইস্কুলতো শিক্ষকতা কৰিছিল। কাৰ্বি আংলঙৰ বিশিষ্ট সাংবাদিক, চিত্ৰ নিৰ্মাতা তথা ক্ৰীড়া সংগঠক প্ৰদীপ টিছোৰ আজি উচ্চ চাপজনিত ৰোগত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 55 বছৰ। টিছো কেইবাখনো তথ্যচিত্ৰ নিৰ্মাণৰ সৈতে জড়িত আছিল আৰু জিলাখনত উচু খেলৰ প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ কাট নিউজ নামৰ এটা নিউজ চেনেলৰ সম্পাদক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ আৰম্ভ। দেশৰ অৰ্থনৈতিক বিকাশত উত্তৰ পূবৰ শক্তিশালী ভূমিকা পালনৰ সামৰ্থ্য আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত সৌজন্যমূলক সাক্ষাৎ। এডভান্টেজ আছাম 2য় সংস্কৰণ সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰে আলোচনা। পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 5গৰাকী ব্যক্তিলৈ 2024 বৰ্ষৰ পৰিৱেশ মিত্ৰ সন্মান। আৰু এডেলেডত অনুষ্ঠিত 2য় টেষ্টৰ প্ৰথম দিনা ভাৰতৰ প্ৰথম ইনিংছৰ 180 ৰাণৰ প্ৰত্যুত্তৰত দিনান্তত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত 1 উইকেটৰ বিনিময়ত 86 ৰাণ সংগ্ৰহ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।
আছে।